গীতমালা পঁয়ষষ্ঠি অধ্যায়। প্রধান বাদ্যকর নিমিত্তে দাউদৰ ৰচিত গীত সংগীত। হে ঈশ্বৰ, চিয়োনৰ প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে, তোমালৈ সংকল্প সিদ্ধ কৰা হ'ব। হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব। আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে, তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা। ধন্য সেই লোক যি লোকক তুমি বাছি লৈ নিজৰ কাষলৈ আনা। তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত তোমাৰ মন্দিৰৰ পবিত্ৰ স্থানত সন্তুষ্ট হ'ম। তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চৰ্যজনক কাৰ্য কৰিবা। ঈশ্বৰ আমাৰ উদ্ধাৰকৰ্তা, পৃথিৱীৰ অন্তৰলৈকে তুমি আমাৰ বিশ্বাস ভূমি, সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলোৰো। এইজনেই তুমি যিজনে পৰাক্ৰমেৰে পৰ্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে, শক্তিস্বৰূপ টঙালিৰে বিশেষভাৱে নিজকে বান্ধে, সমুদ্ৰ আৰু তাৰ ঢৌ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌ গৰ্জন লোকসকলৰ কোলাহল শান্ত কৰে। পৃথিৱীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে। সূৰ্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে। তুমি পৃথিৱীৰ বুজ বিচাৰ ল'লা আৰু তাত জল বৰষালা, তুমি তাক বহু ফলৱান কৰিলা, ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ। তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা, তুমি তাৰ হিৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা, তুমি তাৰ হিৰলুবোৰৰ মাজত মাটিবোৰ বহালা, তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা, তুমি ভূমিৰ মাজত গজা অংকুৰবোৰক আশীৰ্বাদ কৰিলা, তুমি তোমাৰ মংগলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা, আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়, অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়, আৰু পাহাৰবোৰে তাত আনন্দৰ ভোষণ পৰিধান কৰে। চৰণীয়া পথাৰবোৰ জাক জাক মেৰ ছাগৰ বস্ত্ৰৰে বিভূষিত হৈছে, উপত্যকাবোৰ শস্যৰে ঢকা হৈছে, সেইবোৰে জয়ধ্বনি কৰে আৰু গীত গান কৰে।